এয়া আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল প্ৰধানমন্ত্ৰীৰ বিকশিত ভাৰত ৰোজগাৰ যোজনাৰ অধীনত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত হিতাধিকাৰীসকলক ভাট্টা প্ৰদান, শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ অন্তৰ্গত সংলগ্ন মহাবিদ্যালয়সমূহত চাৰিবছৰীয়া স্নাতক কাৰ্যসূচীৰ উন্মোচন, দ্বাদশ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ বাবে ৰাজ্যত বিভিন্ন জিলা প্ৰশাসনৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ, অহা 21 জুনত হ'বলগীয়া নীটৰ পুনৰ পৰীক্ষা সন্দৰ্ভত জিলা প্ৰশাসনসমূহৰ নিৰ্দেশনা জাৰি আৰু বিশ্বকাপ ফুটবলত আজি মাজনিশা আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু অষ্ট্ৰেলিয়া, পুৱতি নিশা স্কটলেণ্ড আৰু মৰক্কোৰ মাজৰ খেল। নমস্কাৰ, এতিয়াৰ বাতৰিৰ সৈতে মই জিন্তি ৰাণী ডেকা আৰু মোৰ সৈতে আছে মৰমী কাশ্যপ। গুৱাহাটী মহানগৰৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰী শ্ৰী দামোদৰদেৱ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত আজি প্ৰধানমন্ত্ৰী বিকশিত ভাৰত ৰোজগাৰ যোজনাৰ অধীনত হিতাধিকাৰীসকলক ভাট্টা প্ৰদান কৰা হয়। কলাক্ষেত্ৰত আয়োজিত এই অনুষ্ঠানত মন্ত্ৰী অতুল বৰা, ৰামেশ্বৰ তেলী, বিধায়ক ডঃ তপন দাসকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে। অনুষ্ঠানত মন্ত্ৰী অতুল বৰাই উল্লেখ কৰে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত সমগ্ৰ দেশতে বিভিন্ন আঁচনি গ্ৰহণ কৰা হৈছে। এই আঁচনিসমূহৰ জৰিয়তে 2047 চনৰ ভিতৰত ভাৰতক উন্নত ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাৰ প্ৰয়াস কৰা হৈছে। এই আঁচনিখনে দেশৰ যুৱশক্তিক উৎপাদনক্ষম, আত্মনিৰ্ভৰশীল কৰি তোলাত সহায় কৰিব বুলিও মন্ত্ৰী বৰাই উল্লেখ কৰে।
2014 চনৰ পৰা দেশখনৰ বিকাশ ত্বৰান্বিত কৰিবৰ কাৰণে বহুতবোৰ আঁচনি লৈছে। তাৰ ভিতৰত 2025 চনত আৰম্ভ কৰা এইটো এটা গুৰুত্বপূৰ্ণ আঁচনি। দেশৰ বিভিন্ন হিতাধিকাৰীৰ মাজত ইনচেনটিভ বা উদগনিমূলক সাহায্য বিতৰণ কৰিব। এইখন এখন এনে এখন আঁচনি যি আঁচনিয়ে এমপ্লয়াৰ আৰু এমপ্লয়ী দুয়োকে শক্তিশালী কৰিছে। এখন যুগান্তকাৰী দূৰৰক্ষী আঁচনি আৰু ইয়াৰ প্ৰধান উদ্দেশ্য হৈছে বিপুল সংখ্যক নিয়োগৰ জৰিয়তে দেশৰ অৰ্থনৈতিক বিকাশ খৰতকীয়া কৰি তোলা।
শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে আজি গুৱাহাটী বিশ্ববিদ্যালয়ৰ অন্তৰ্গত সংলগ্ন মহাবিদ্যালয়সমূহত চাৰিবছৰীয়া স্নাতক কাৰ্যসূচী FYUGP চতুৰ্থ বৰ্ষ কাৰ্যকৰী কৰাৰ বাবে প্ৰস্তুত কৰা নিৰ্দেশনা NEP ৰেডি ৰেকনাৰ 2026 আৰু FYUGP চতুৰ্থ বৰ্ষৰ FAQ বুকলেট উন্মোচন কৰা। এই অনুষ্ঠানত শিক্ষামন্ত্ৰীগৰাকীয়ে সাংবাদিকৰ আগত এইদৰে কয়।
শিক্ষানীতি 2020 ইয়াক ৰূপায়ণ কৰাৰ উচ্চ শিক্ষাত ৰূপায়ণ কৰাৰ ক্ষেত্ৰত অসম ভাৰতৰ ভিতৰতে এখন অগ্ৰণী ৰাজ্য আৰু আমি যি চাৰিবছৰীয়া ডিগ্ৰী পাঠ্যক্ৰম, এই পাঠ্যক্ৰম আমি আমাৰ বিশ্ববিদ্যালয় মহাবিদ্যালয়সমূহত আৰম্ভ কৰিছিলোঁ। এইবাৰ ছাত্ৰ ছাত্ৰীসকলে চতুৰ্থটো বৰ্ষত তেওঁলোকে ভৰি দিছে। এতিয়া চতুৰ্থ বৰ্ষৰ যিটো মানে পাঠ্যক্ৰম বা ইয়াৰ শিক্ষাদানৰ যিখিনি ব্যৱস্থা, এইটো নতুন, এইটো প্ৰথমবাৰৰ কাৰণে, য'ত কোৱা হৈছে গ্ৰেজুৱেশ্যনটো 3 বছৰ সকলোৰে হৈ গ'ল 6টা ছেমিষ্টাৰ সামৰি, কিন্তু চতুৰ্থ বছৰটো হ'ল গ্ৰেজুৱেশ্যন উইথ অনাৰ্ছ বা গ্ৰেজুৱেশ্যন উইথ অনাৰ্ছ এণ্ড ৰিচাৰ্চ।
বিশ্ববিদ্যালয়ত অনুষ্ঠিত এই অনুষ্ঠানত উপাচাৰ্য ডঃ ননীগোপাল মহন্ত, অসম কলেজ অধ্যক্ষ পৰিষদৰ প্ৰতিনিধিসকলৰ লগতে অনুষ্ঠানত বিভিন্ন অনুষদৰ ডিন, শিক্ষক শিক্ষয়িত্ৰী, বিশ্ববিদ্যালয় শ্ৰেণীৰ সচিব, সংলগ্ন মহাবিদ্যালয়সমূহৰ অধ্যক্ষ, শিক্ষাবিদ আৰু অন্যান্য বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে। অনুষ্ঠানত ভাষণ দি শিক্ষামন্ত্ৰী ডাঃ পেগুৱে এই নিৰ্দেশনা পত্ৰ প্ৰস্তুত কৰাৰ বাবে গুৱাহাটী বিশ্ববিদ্যালয়ক অভিনন্দন জনায় আৰু ইয়াক বিশ্ববিদ্যালয়খনৰ উল্লেখযোগ্য পদক্ষেপ বুলি অভিহিত কৰে। লগতে FAQ বুকলেট প্ৰস্তুত কৰাৰ লগত জড়িত সংশ্লিষ্ট লোকসকলক ধন্যবাদ জ্ঞাপন কৰে। মন্ত্ৰী ডাঃ পেগুৱে ৰাজ্যৰ উচ্চ শিক্ষা খণ্ডত চলি থকা সংস্কাৰৰ বিষয়েও আলোকপাত কৰে। তেওঁ পুৰণি আৰু প্ৰাসংগিকতা হেৰুৱাই পেলোৱা পাঠ্যক্ৰমসমূহৰ পুনৰ মূল্যায়ন কৰা, উদ্যোগ প্ৰতিষ্ঠানৰ সহযোগত নতুন পাঠ্যক্ৰম গ্ৰহণ কৰা আদি পদক্ষেপৰ কথা উল্লেখ কৰে। তেওঁ অসমত সম্পূৰ্ণৰূপে উদ্যোগ খণ্ডৰ দ্বাৰা ৰূপায়িত প্ৰথম পাঠ্যক্ৰম আৰম্ভ কৰাৰ কথাও উল্লেখ কৰে। ইয়াৰ উপৰিও বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয়সমূহত চলি থকা ছেল্ফ ফাইনেন্সিং কোৰ্চসমূহৰ ক্ষেত্ৰত চৰকাৰৰ নীতি স্পষ্ট কৰে।
আৰম্ভণিতে ইয়াৰ যিটো 5 বছৰীয়া যিটো প্ৰগ্ৰেম, এইটো এটা ছেল্ফ ফাইনেন্স প্ৰগ্ৰেম আৰু ছাত্ৰ ছাত্ৰী, মই নাভাবো কোনো ছাত্ৰ ছাত্ৰীয়ে প্ৰস্পেক্টাছখন নপঢ়াকৈ নামভৰ্তি কৰিছে বুলি মই নাভাবো। গতিকে নামভৰ্তি কৰাৰ সময়তে তেওঁলোকে জানে যে ইয়াত এটা মাচুল আছে, মাচুলটো দিব লাগিব। যে কিজানি ভাৰতবৰ্ষৰ ভিতৰতে এনেকুৱা প্ৰগ্ৰেমৰ কাৰণে আটাইতকৈ কম মাচুল বিশ্ববিদ্যালয়ৰ এজন ছাত্ৰ ছাত্ৰীক পাঠদান কৰোৱা তেওঁলোকৰ কাৰণে বিশ্ববিদ্যালয়খনে প্ৰায় 3.5 লাখ টকা খৰচ কৰিব লগা হয়। তার বিপরীতে একটা সেমিস্টার প্রথম মানে আর্টসর ক্ষেত্রে 14,000 টাকা এটা রাখে বা সায়েন্সত অকমান বেশি রাখিছে আর যেটু অ্যামাউন্ট বিশ্ববিদ্যালয়ে রাখিছে সেটা প্রাইভেট বিশ্ববিদ্যালয় বা আন যা আমার সেন্ট্রাল ইউনিভার্সিটি আছে সেন্ট্রাল ইউনিভার্সিটির ফিজর তুলনাটা ই অতি সামান্য গতি যেহেতু এই আরম্ভণিতে নামভর্তিতে একটা সেলফ ফাইন্যান্স কোর্স হিসাবে এডমিশন লৈছে সেলফ ফাইন্যান্স কোর্স হিসাবে এই চলিব।
অনুষ্ঠানত বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক অধ্যাপক উৎপল শর্মায় আদৰণি ভাষণ আগবঢ়োৱাৰ লগতে উপাচার্য ডক্টৰ ননীগোপাল মহন্তই উদ্বোধনী ভাষণ দিয়ে। এই ভাষণত ডক্টৰ মহন্তই কয় যে এফ ওয়াই ইউ জি পিৰ চতুৰ্থ বৰ্ষ প্ৰৱৰ্তনৰ ক্ষেত্ৰত থকা বাস্তৱধৰ্মী প্ৰশাসনিক আৰু শৈক্ষিক প্ৰত্যাহ্বানসমূহ সুযোগলৈ ৰূপান্তৰ কৰা উচিত। শ্ৰোতাসকলে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক মৰমী কাশ্যপৰ পৰা। ৰাজ্যৰ আন আন জিলাৰ লগতে বৰপেটা জিলাতো অহা 21 দিনত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ আয়োজন কৰা হৈছে। এই দিৱসৰ লগত সংগতি ৰাখি আয়ুষ মন্ত্ৰালয়ৰ উদ্যোগত আজি বৰপেটা জিলাভিত্তিক যোগাসন প্ৰতিযোগিতা অনুষ্ঠিত হয়। বৰপেটাৰ ডি আৰ ডি এৰ সভাগৃহত অনুষ্ঠিত এই প্ৰতিযোগিতাত বিভিন্ন বয়সৰ 200+ প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে। মন্ত্ৰালয়ে হয় যোগাচাৰ্য ৰুবুল মিশ্ৰই প্ৰতিযোগিতা পৰিচালনা কৰে। বিজয়ী প্ৰতিযোগীসকলে ৰাজ্যিক পৰ্যায়ৰ প্ৰতিযোগিতাত যোগদানৰ সুবিধা লাভ কৰিব বুলি যোগাচাৰ্য শ্ৰীমিশ্ৰই আশা প্ৰকাশ কৰে। দ্বাদশ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে গোৱালপাৰা জিলা প্ৰশাসনৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈছে। আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ লগত সংগতি ৰাখি জিলা প্ৰশাসনে আজি জিলা আয়ুক্তৰ কাৰ্যালয়ৰ বহুমুখী ভৱনত জিলাভিত্তিক যোগাসন প্ৰতিযোগিতা অনুষ্ঠিত কৰে। জিলা আয়ুক্ত প্ৰদীপ টিমুঙে এই প্ৰতিযোগিতাৰ শুভাৰম্ভ কৰি এইদৰে কয়।
গোৱালপাৰা জিলাও আমি প্ৰগ্ৰেম অনুষ্ঠান ৰাখিছোঁ। 21 তাৰিখৰ দিনাখন সমজুৱা য়োগা কৰা হ'ব। তাৰ আগতে আমি স্কুলৰ ল'ৰা ছোৱালীবিলাকক অলপ পপুলাৰাইজ কৰিবৰ কাৰণে এটা কম্পিটিশ্যন পতা হৈছে। সেই কম্পিটিশ্যনটোত আমি 4টা ভাগত কৰিছোঁ। 1-10 বছৰ, 11 বছৰৰ পৰা 20 বছৰ, 21 বছৰৰ পৰা 35 বছৰ আৰু 35 বছৰৰ পৰা এবভ। দেখা গৈছে সকলো স্তৰৰ যি বয়সৰ লোক আছে সকলোৱে উল্লাসেৰে তেওঁলোকে পাৰ্টিচিপেট কৰিব আহিছে। হেল্থ ডিপাৰ্টমেণ্টে যোনটো ইনিচিয়েটিভ লৈছে প্ৰশংসনীয় আৰু তেওঁলোক ল'ৰা ছোৱালীয়ে খুব ধুনীয়াকে আহিছে কৰিছে আৰু আমি এই গোটেই ইয়াৰ যোনটো ৰিজাল্ট হ'ব এই ৰিজাল্টটো আমি সমজুৱাকে 1 তাৰিখে আমি বিতৰণ কৰিম।
চিৰাং জিলা প্ৰশাসনৰ উদ্যোগত আৰু ৰাষ্ট্ৰীয় আয়ুষ মিছনৰ লগতে চিৰাং জিলা স্বাস্থ্যসেৱা বিভাগৰ সহযোগত আজি জিলাভিত্তিক যোগাসন প্ৰতিযোগিতা অনুষ্ঠিত হয়। জিলা সদৰ কাজল গাঁৱৰ পেৰেড গ্ৰাউণ্ডত অহা 21 জুনত হ'বলগীয়া দ্বাদশ আন্তৰ্জাতিক যোগ দিৱসৰ লগত সংগতি ৰাখি আয়োজন কৰা জিলা পৰ্যায়ৰ এই প্ৰতিযোগিতাখন চিৰাঙৰ অতিৰিক্ত জিলা আয়ুক্ত সংগীতা চৰকাৰে উদ্বোধন কৰে। মুঠ 4টা শাখাত অনুষ্ঠিত এই প্ৰতিযোগিতাত 75 গৰাকী প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে। অহা 21 জুনৰ আন্তৰ্জাতিক যোগ দিৱসৰ কাৰ্যসূচীত বঁটাপ্ৰাপক প্ৰতিযোগীসকলৰ মাজত পুৰস্কাৰসমূহ বিতৰণ কৰা হ'ব। দৰং জিলা প্ৰশাসনে আয়ুষ মন্ত্ৰালয়, ৰাষ্ট্ৰীয় আয়ুষ অভিযান আৰু জিলা স্বাস্থ্য সমাজ দৰঙৰ সহযোগত 21 জুনত দ্বাদশ সংখ্যক আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপনৰ বাবে যাৱতীয় সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে। এই উপলক্ষে মঙলদৈৰ সৈনিক ভৱনত 21 জুনৰ পুৱা 6 বজাৰ পৰা বিশেষ যোগাভ্যাসৰ লগতে আন কেইবাটাও কাৰ্যসূচী হাতত লোৱা হৈছে। দ্বাদশ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে বিশ্বনাথ জিলা প্ৰশাসনৰ উদ্যোগত আজি জিলা পৰ্যায়ৰ এখন যোগাসন প্ৰতিযোগিতাৰ আয়োজন কৰা হয়। জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰ সংক্ৰান্তত ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট ট্ৰেক আদালতত সাক্ষীৰ সাক্ষ্য গ্ৰহণ প্ৰক্ৰিয়া অব্যাহত আছে। আজি আদালতত অভিনেতা ৰবি শৰ্মাই সাক্ষ্য প্ৰদান কৰে। অৱশ্যে আজি সাক্ষ্য গ্ৰহণ প্ৰক্ৰিয়া অসম্পূৰ্ণ হোৱা বাবে কাইলৈ অভিনেতাগৰাকীক পুনৰ সাক্ষ্য গ্ৰহণৰ সম্ভাৱনা আছে। উল্লেখযোগ্য যে জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ উচিত তদন্ত বিচাৰি অভিনেতা ৰবি শৰ্মাৰ এখন এজাহাৰ দাখিল কৰিছিল আৰু সেই অনুসৰি আদালতে আজি অভিনেতাগৰাকীৰ সাক্ষ্য গ্ৰহণ কৰিবলৈ আদালতত হাজিৰ হোৱাৰ নিৰ্দেশ দিছিল। ইপিনে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ মিতালী ঠাকুৰীয়াৰ বিচাৰপীঠত জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰে অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ জামিন আবেদন সন্দৰ্ভত শুনানি অনুষ্ঠিত হয়। আজি আদালতত অভিযুক্তৰ হৈ অধিবক্তা অনিল মিশ্ৰই ভাৰ্চুৱেল মাধ্যমেৰে যুক্তি প্ৰদৰ্শন কৰে। আজিৰ শুনানিত অসম চৰকাৰৰ হৈ বিশেষ লোক অধিবক্তা জিয়াউল কামাৰ উপস্থিত থাকে। পাছত আদালতে সকলো পক্ষৰ যুক্তি শুনি অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ জামিন আবেদন 23 জুনত পৰৱৰ্তী শুনানিৰ দিন ধাৰ্য কৰিছে। প্ৰশাসনক ৰাইজৰ ওচৰলৈ লৈ যোৱাৰ বাবে চৰকাৰে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে। জনসাধাৰণক বিভিন্ন চৰকাৰী আঁচনিৰ সুবিধা সহজভাৱে উপলভ্য কৰোৱা, আঁচনিসমূহৰ বিষয়ে ৰাইজক সজাগ কৰা, ৰাজহুৱা ওজৰ আপত্তি সময়মতে নিষ্পত্তি কৰা আৰু বিভিন্ন জনকল্যাণমূলক সেৱা আঁচনি চৰকাৰে গ্ৰহণ কৰিছে।
এই উদ্দেশ্যে চৰকাৰে জনকল্যাণ শিবিৰ 2026 বিভিন্ন অঞ্চলত আয়োজন কৰিছে। শিৱসাগৰ জিলা প্ৰশাসনৰ উদ্যোগত জিলা প্ৰশাসনৰ আটাইকেইটা উন্নয়ন খণ্ডত আজিৰে পৰা জনকল্যাণ শিবিৰ 2026 আয়োজন কৰা হৈছে। আজি আৰু কাইলৈ অনুষ্ঠিত হ'বলগীয়া এই কাৰ্যসূচীত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সুদীৰ্ঘ 12 বছৰীয়া কাৰ্যকালত জনসাধাৰণৰ উন্নয়নৰ বাবে গ্ৰহণ কৰা বিভিন্ন জনকল্যাণমূলক আঁচনিৰ খতিয়ান ৰাইজৰ মাজত উত্থাপন কৰা হ'ব। ইপিনে নগাঁও জিলাৰ 13টা খণ্ড উন্নয়নৰ লগতে সদৰ আৰক্ষী ছাউনীত কালিৰে পৰা আৰম্ভ হোৱা জনকল্যাণ শিবিৰত ব্যাপক জনসমাগম দেখিবলৈ পোৱা গৈছে। চিৰাং জিলাতো আজিৰে পৰা দুদিনীয়াকৈ চিডলি চিৰাং উন্নয়ন খণ্ড আৰু বড়ো বজাৰ উন্নয়ন খণ্ড ভিত্তিক কাজলগাঁও বজাৰ গৃহ আৰু বড়ো বজাৰ VCDCৰ কাৰ্যালয়ত বিকশিত জনকল্যাণ শিবিৰৰ আয়োজন কৰা হয়। শোণিতপুৰ জিলাতো 18-20 জুনলৈকে 3-দিনীয়া কাৰ্যসূচীৰে জিলাখনৰ সকলো উন্নয়ন খণ্ডতে জনকল্যাণ শিবিৰৰ আয়োজন কৰা হৈছে। জাপানৰ প্ৰধানমন্ত্ৰী অসম আগমনৰ পৰিপ্ৰেক্ষিতত ৰাজ্য চৰকাৰে গুৱাহাটী মহানগৰীক নতুনকৈ সজাই পৰাই তুলিছে। ৰাজ্য চৰকাৰৰ নিৰ্দেশত গুৱাহাটী পৌৰ নিগম আৰু লোক নিৰ্মাণ বিভাগে যুদ্ধকালীন তৎপৰতাৰে মহানগৰখনক চাফ চিকুণ কৰাৰ লগতে ৰাজহুৱা স্থানত নতুন ৰূপ দিয়াৰ চেষ্টা চলাইছে। মহানগৰৰ বিভিন্ন স্থানত গছপুলি ৰোপণৰ উপৰি ষ্ট্ৰীট লাইট ডিভাইডাৰসমূহো ৰং কৰি জাপানৰ প্ৰধানমন্ত্ৰীগৰাকীক আদৰাৰ বাবে প্ৰস্তুতি চলাইছে।
ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাৰ দ্বাৰা পৰিচালিত চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰমত নামভৰ্তিৰ প্ৰৱেশ পৰীক্ষা নীট 21 জুনত পুনৰ অনুষ্ঠিত হ'ব। এই পৰীক্ষা শান্তিপূৰ্ণ আৰু নিকাভাৱে পৰিচালনা কৰাৰ লক্ষ্যৰে শোণিতপুৰ জিলা প্ৰশাসনে গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে। শোণিতপুৰৰ জিলা দণ্ডাধীশ আনন্দ কুমাৰ দাসে এক নিৰ্দেশযোগে জিলাখনত নিৰ্ধাৰিত 5টা পৰীক্ষা কেন্দ্ৰত 100 মিটাৰ ব্যাসাৰ্ধৰ ভিতৰত ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ অধীনত কঠোৰ নিষেধাজ্ঞা জাৰি কৰিছে। জিলাখনৰ মিছামাৰীৰ 1 নম্বৰ PM শ্ৰী কেন্দ্ৰীয় বিদ্যালয় সালনিবাৰীৰ বায়ুসেনা ঘাটি, তেজপুৰৰ 2 নম্বৰ PM শ্ৰী কেন্দ্ৰীয় বিদ্যালয়, চোলমাৰাৰ 1 নম্বৰ কেন্দ্ৰীয় বিদ্যালয় আৰু নপামৰ তেজপুৰ বিশ্ববিদ্যালয়ৰ কেন্দ্ৰত এই পৰীক্ষা অনুষ্ঠিত হ'ব। জিলাখনৰ দণ্ডাধীশে দিয়া নিৰ্দেশ অনুসৰি পৰীক্ষা কেন্দ্ৰসমূহত 100 মিটাৰ ব্যাসাৰ্ধৰ ভিতৰত অনাধিকৃত বা কোনো অপ্ৰয়োজনীয় ব্যক্তিৰ সমাৱেশ বা জমা হোৱা কাৰ্য সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হৈছে। ইয়াৰ লগতে পৰীক্ষা প্ৰক্ৰিয়াত ব্যাঘাত জন্মাব পৰা বা অসৎ উপায় অৱলম্বন কৰাত সহায় কৰিব পৰা যিকোনো ধৰণৰ অনাধিকৃত প্ৰৱেশ ফটোগ্ৰাফী, ভিডিঅ'গ্ৰাফী আৰু যোগাযোগ ব্যৱস্থাও নিষিদ্ধ কৰা হৈছে। পৰীক্ষাৰ সামগ্ৰী, সুৰক্ষা, জিম্মা আৰু পৰিবহণত বাধা বা হস্তক্ষেপ কৰা যিকোনো কাৰ্যৰ ওপৰত প্ৰশাসনে নিষেধাজ্ঞা আৰোপ কৰিছে। প্ৰশাসনৰ এই নিষেধাজ্ঞা 18 জুনৰ পৰা 21 জুনৰ পৰীক্ষা সম্পূৰ্ণ নোহোৱালৈকে বাহাল থাকিব বুলি নিৰ্দেশনাত উল্লেখ কৰা হৈছে। ইপিনে চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰমত নামভৰ্তিৰ প্ৰৱেশ পৰীক্ষা নীট অনুষ্ঠিত কৰাক লৈ নগাঁও জিলা প্ৰশাসনেও কেতবোৰ নিষেধাজ্ঞা জাৰি কৰিছে। নগাঁও জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই এই পৰীক্ষা সুচাৰুৰূপে পৰিচালনা কৰিবলৈ পৰীক্ষা কেন্দ্ৰসমূহৰ 100 মিটাৰ ব্যাসাৰ্ধত একেধৰণৰ নিষেধাজ্ঞা আৰোপ কৰাৰ লগতে পৰীক্ষাত নিয়োজিত জিলা প্ৰশাসনৰ সকলো বিষয়ববীয়াক সচেতন হবলৈ নিৰ্দেশ দিয়ে। পৰীক্ষা কেন্দ্ৰলৈ পৰীক্ষাৰ্থীয়ে কোনো ধৰণৰ বৈদ্যুতিন সামগ্ৰী নিব নোৱাৰিব বুলি স্পষ্টকৈ উল্লেখ কৰা হৈছে। সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰত্যাশা প্ৰকল্পৰ অধীনত চলিত বৰ্ষৰ সৰ্বভাৰতীয় অসামৰিক সেৱাৰ সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰাৰম্ভিক পৰ্যায়ত উত্তীৰ্ণ অসমৰ 25 গৰাকী পৰীক্ষাৰ্থীলৈ 50,000 টকাকৈ আগবঢ়োৱা জলপানীৰ বাবে আবেদনৰ প্ৰক্ৰিয়া মুকলি কৰা হৈছে। ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মা আৰু সাধাৰণ সম্পাদক সমীৰণ ফুকনে এটা বিবৃতিযোগে কয় যে এই বৰ্ষৰ UPSCৰ প্ৰাৰম্ভিক পৰীক্ষাত উত্তীৰ্ণ হোৱা অসমৰ 25 গৰাকী পৰীক্ষাৰ্থীক মূল আৰু মৌখিক পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে ছাত্ৰ সন্থাই 50,000 টকাকৈ বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি মাজনিশা ছিয়াটল ষ্টেডিয়ামত আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু অষ্ট্ৰেলিয়াৰ মাজত প্ৰথমখন খেল অনুষ্ঠিত হ'ব। পুৱতি নিশা বষ্টন ষ্টেডিয়ামত হ'বলগীয়া এখন খেলত স্কটলেণ্ড মৰক্কোৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আনহাতে আজি পুৱা এখন খেলত মেক্সিকোই দক্ষিণ কোৰিয়াক 1-0 ব্যৱধানত পৰাস্ত কৰে। ইয়াৰ পূৰ্বে অনুষ্ঠিত আন এখন খেলত আজি কানাডাই কাটাৰক 6-0 পৰাস্ত কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। প্ৰধানমন্ত্ৰীৰ বিকশিত ভাৰত ৰোজগাৰ যোজনাৰ অধীনত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত হিতাধিকাৰীসকলক ভাট্টা প্ৰদান। শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ অন্তৰ্গত সংলগ্ন মহাবিদ্যালয়সমূহত 4 বছৰীয়া স্নাতক কাৰ্যসূচীৰ উন্মোচন। দ্বাদশ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ বাবে ৰাজ্যত বিভিন্ন জিলা প্ৰশাসনৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ। অহা 21 জুনত হ'বলগীয়া নীটৰ পুনৰ পৰীক্ষা সন্দৰ্ভত জিলা প্ৰশাসনসমূহৰ নিৰ্দেশনা জাৰি। আৰু বিশ্বকাপ ফুটবলত আজি মাজনিশা আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু অষ্ট্ৰেলিয়া, পুৱতি নিশা স্কটলেণ্ড আৰু মৰক্কোৰ মাজৰ খেল। সন্ধিয়াৰ আঞ্চলিক বাতৰি আজিলৈ ইমানেই। পৰৱৰ্তী বাতৰি 7:10 শুনিবলৈ পাব।